وقيل للذين اتقوا ماذا أنزل ربكم قالوا خيرا للذين أحسنوا في هذه الدنيا حسنة ولدار الآخرة خير ولنعم دار المتقين.
আৰু যিসকলে তাকোৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ'ব, তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে? তেওঁলোকে ক'ব, মহাকল্যাণ। যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মংগল আৰু আখিৰাতৰ আৱাস ইয়াতকৈ উৎকৃষ্ট, আৰু মুত্তাকীসকলৰ আৱাসস্থল কিমান যে উৎকৃষ্ট।